الذين يأكلون الربا لا يقومون إلا كما يقوم الذي يتخبطه الشيطان من المس ذلك بأنهم قالوا إنما البيع مثل الربا وأحل الله البيع وحرم الربا فمن جاءه موعظة من ربه فانتهى فله ما سلف وأمره إلى الله ومن عاد فأولئك أصحاب النار هم فيها خالدون
যিসকলে সুদ খায় সিহঁতে সেই ব্যক্তিৰ দৰেই কবৰৰ পৰা উঠিব যাক চয়তানে স্পৰ্শ কৰি বলিয়া কৰিছে। এইটো এই কাৰণে যে সিহঁতে কয় ব্যৱসায় বাণিজ্যও দেখোন সুতৰ দৰেই, অথচ আল্লাহে ব্যৱসায় বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ উপদেশ আহি পাইছে তাৰ পিছত সি সুদ খোৱাৰ পৰা বিৰত হৈছে, গতিকে নিষিদ্ধ হোৱাৰ পূৰ্বে যি অতীত হৈছে সেইটো হৈছেই, তাৰ হিচাপ নিকাচ আল্লাহৰ অধীনত। আনহাতে যিসকলে অমান্য কৰি উভতি যাব অর্থাৎ পুনৰ সুদ খাব সিহঁতে হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ'ব।